Iya, Akashvani. Baturir hoite moi Pranita Devi. Etia pradhan baturi somuh hol. Pradhanmantri Narendra Modiye aji aru kailoi Gujaratot bhaleman karjokhusit ongkholobo. Somogro dekhot aji Islam dharmalombi lokokolor pobitro Ramzan mah arambho hoise. Dekhot jua February songrihito samogri aru sewa kor GST poriman jua bosor একে সময়ছোৱাৰ তুলনাত 9.1% বৃদ্ধি পাইছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিয়ে কালি লণ্ডনত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইছ ষ্টেমাৰক সাক্ষাৎ কৰে আৰু ভাৰত আজি ডুবাইত হ'বলগীয়া আইচিচি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া গুজৰাট ভ্ৰমণসূচীৰে কালি বিয়লি জামনগৰত উপস্থিত হয়। শ্ৰীমোদীয়ে আজি আৰু কাইলৈ ভালেমান অনুষ্ঠানত অংশ ল'ব। শ্ৰীমোদীয়ে আজি পশুধন উদ্ধাৰ আৰু পুনৰ্বাসন কেন্দ্ৰ ৱানতাৰা পৰিদৰ্শন কৰিব। ইয়াৰ পাছত শ্ৰীমোদীয়ে লগতে সোমনাথ মন্দিৰত পূজা অৰ্চনা কৰিব আৰু সোমনাথ ন্যাসৰ বৈঠকত পৌৰহিত্য কৰিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী এই ন্যাসৰ অধ্যক্ষৰ দায়িত্বত আছে। শ্ৰীমোদীয়ে কাইলৈ পুৱা গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ যাব। তাত তেওঁ পদেনৰ অধ্যক্ষ হিচাপে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ সপ্তম বৈঠকত অধ্যক্ষতা কৰিব। ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদত স্থলসেনাধ্যক্ষ, বিভিন্ন ৰাজ্যৰ সদস্য, বন্যপ্ৰাণী ক্ষেত্ৰত কাম কৰা অনাচৰকাৰী সংস্থাসমূহৰ প্ৰতিনিধি, মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন আৰু কেইবাখনো ৰাজ্যৰ সচিবসহ মুঠ 47গৰাকী সদস্য আছে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আজি দিনজোৰা ভ্ৰমণসূচীৰে কেৰালালৈ যাব। এই ভ্ৰমণকালত শ্ৰীধনখৰে তিৰুৱনন্তপুৰমত ভাৰতীয় বিচাৰ কেন্দ্ৰমে আয়োজন কৰা চতুৰ্থ পি পৰমেশ্বৰম স্মাৰক বক্তৃতা প্ৰদান কৰিব। সমগ্ৰ দেশত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ আৰম্ভ হৈছে। ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই মাহটোত নিশা তাৰাৱীৰ নামাজ পঢ়ে। পবিত্ৰ ৰমজান মাহৰ অন্তত ঈদ উল ফিতৰ উদযাপন কৰা হ'ব। পাৰস্য উপসাগৰীয় দেশসমূহত ৰমজান মাহ কালি আৰম্ভ হৈছে। দেশত যোৱা ফেব্ৰুৱাৰীত সংগৃহীত সামগ্ৰী আৰু সেৱাকৰ জি এছ টিৰ পৰিমাণ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত 9.1% বৃদ্ধি হৈ 1,84,000 কোটি টকা হয়। দেশত ফেব্ৰুৱাৰীকে ধৰি বিগত 12 মাহত 1,70,000 কোটিৰো অধিক টকাৰ জি এছ টি সংগ্ৰহ হৈছে। প্ৰাপ্ত তথ্য অনুসৰি এই সময়ছোৱাত কেন্দ্ৰীয় জি এছ টি হিচাপে 35,204 কোটি, ৰাজ্যিক জি এছ টি হিচাপে 43,704 কোটি, সংহত জি এছ টি হিচাপে 90,870 কোটি আৰু ক্ষতিপূৰণ উপকৰ 13,868 কোটি টকা সংগৃহীত হয়। ফেব্ৰুৱাৰীত 20,889 কোটি টকাৰ ৰিফাণ্ড জাৰি কৰা হয়। ৰিফাণ্ড বাদ দি ফেব্ৰুৱাৰী মাহত শুদ্ধ জি এছ টি সংগ্ৰহ 8.1% বৃদ্ধি পাই প্ৰায় 1,63,000 কোটি টকা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত অনুষ্ঠিত এখন বৈঠকত মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। শ্ৰীশ্বাহে সংশ্লিষ্ট কৰ্তৃপক্ষক অহা 8 মাৰ্চৰ পৰা ৰাজ্যখনৰ সকলো বাট পথতে যাতে জনসাধাৰণে মুক্তভাৱে চলা ফুৰা কৰিব পাৰে সেইটো নিশ্চিত কৰাৰ নিৰ্দেশ দিছে। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত শ্ৰীশ্বাহে বাট পথত অসুবিধাৰ সৃষ্টি কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে মণিপুৰৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ লগতে নিৰ্দিষ্ট প্ৰৱেশ পথৰ দুয়োকাষে অতি সোনকালে বেৰ নিৰ্মাণ কৰাৰো নিৰ্দেশ দিয়ে। বৈঠকত শ্ৰীশ্বাহে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে মণিপুৰত শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু ইয়াৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। বৈঠকত গৃহ সচিব গোবিন্দ মোহন, চোৰাংচোৱা ব্যুৰৰ সঞ্চালক তপন কুমাৰ ডেকা আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত আছিল। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে দিল্লী চৰকাৰে 15 বছৰ বা ইয়াৰ অধিক পুৰণি বাহনসমূহত 31 মাৰ্চৰ পৰা তেল ডিপুত ইন্ধন যোগান নধৰাৰ সিদ্ধান্ত লৈছে। দিল্লীৰ পৰিৱেশ মন্ত্ৰী মনজিন্দৰ সিং ছিৰছাই বায়ু প্ৰদূষণ সমস্যা সম্পৰ্কে বিষয়াসকলৰ সৈতে হোৱা বৈঠকৰ অন্তত প্ৰদূষণ ৰোধ কৰাৰ বাবে বিভিন্ন ব্যৱস্থাৰ কথা ঘোষণা কৰে। এই বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীছিৰছাই কয় যে চৰকাৰে 15 বছৰ বা ইয়াৰ অধিক পুৰণি বাহনসমূহ চিনাক্ত কৰাৰ বাবে তেল ডিপুসমূহত যন্ত্ৰ স্থাপন কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে এনে বাহনসমূহ চিনাক্তকৰণৰ লগতে মহানগৰখনত প্ৰৱেশ আৰু প্ৰস্থানত বাধা দিয়াৰ অৰ্থে এটা গোট গঠন কৰা হ'ব। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিয়ে কালি লণ্ডনত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইছ ষ্টেমাৰক সাক্ষাৎ কৰে। এই বৈঠকত ব্ৰিটেইনে দেশখনক 280 কোটি ডলাৰ ঋণ দিবলৈ সন্মতি প্ৰকাশ কৰে। এই ঋণৰ ধনৰাশিৰে ইউক্ৰেইনৰ প্ৰতিৰক্ষা সামৰ্থ্য বৃদ্ধি হ'ব বুলি ৰাষ্ট্ৰপতি জেলেনস্কিয়ে প্ৰকাশ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে হোৱা সাক্ষাতৰ এদিন পাছতেই এই বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইনত চলি থকা সংঘাতৰ সময়ছোৱাত দেশখনক সমৰ্থন কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে। তেওঁ লগতে ইউক্ৰেইনত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবে কাম কৰাৰ ক্ষেত্ৰত ব্ৰিটেইনৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে। ইপিনে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ব্ৰিটেইনক এই সহায়ৰ বাবে কৃতজ্ঞতা জনায়। আজি জেলেনস্কিয়ে ৰজা তৃতীয় চাৰ্লছৰ লগতে ইউৰোপীয় সহযোগীসকলৰ এটা গোটৰ সৈতে বৈঠকত মিলিত হ'ব। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনি আৰু আন নেতাসকলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে বৈঠকত মিলিত হ'ব। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টেমাৰে ইউৰোপীয় শীৰ্ষ সন্মিলনৰ বাবে আজি ইউৰোপীয় নেতাসকলক লণ্ডনলৈ আমন্ত্ৰণ জনাইছে। এই শীৰ্ষ সন্মিলনলৈ ফ্ৰান্স, জাৰ্মানী, ডেনমাৰ্ক, নেডাৰলেণ্ড, নৰৱে, পোলেণ্ড, স্পেইন, তুৰস্ক, ফিনলেণ্ড, ছুইডেন, চেক গণৰাজ্য আৰু ৰোমানিয়াৰ নেতাসকলৰ লগতে ইউৰোপীয় পৰিষদ আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ তথা নাটোৰ সচিব প্ৰধানক আমন্ত্ৰণ জনোৱা হৈছে। বলিভিয়াৰ ঘাইপথত কালি সংঘটিত এটা বাছ দুৰ্ঘটনাত দুটি শিশুকে ধৰি 37 লোকৰ মৃত্যু হয়। অৰুৰো মহানগৰ অভিমুখী এখন যাত্ৰীবাহী বাছে বিপৰীত দিশৰ পৰা অহা আন এখন যাত্ৰীবাহী বাছত খুন্দা মৰাৰ ফলত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। উল্লেখযোগ্য যে দেশখনৰ পাহাৰীয়া পথসমূহ অতি বিপদসংকুল। চৰকাৰী তথ্য অনুসৰি দেশখনত প্ৰতিবছৰে গড়ে 1400 লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হয়। ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতিৰ পৰ্যায়ৰ কালি সামৰণি পৰে। প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে ইজৰাইলে দিয়া প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি হামাছে কৈছে যে দ্বিতীয় পৰ্যায়ৰ যুদ্ধবিৰতিৰ বাবে কোনো ধৰণৰ আলোচনা হোৱা নাই। ইয়াৰ পাছতে যুদ্ধবিৰতি আলোচনাৰ বাবে ইজিপ্তলৈ যোৱা ইজৰাইলৰ প্ৰতিনিধিবৰ্গ কাইৰোৰ পৰা উভতি আহিছে। প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতিত 19 জানুৱাৰীত আৰম্ভ হৈছিল আৰু এই চুক্তিৰ অংশ হিচাপে ইজৰাইলে 1900 পেলেষ্টাইনী কয়দীক মোকলাই দিছে আৰু ইয়াৰ বিনিময়ত হামাছে 33 ইজৰাইলী পণবন্দীক মুকলি কৰি দিছে। ভাৰত আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 2:30 বজাত আৰম্ভ হ'ব। দুয়োটা দলে ইতিমধ্যে গ্ৰুপ এৰ পৰা ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে গ্ৰুপ এৰ পইণ্ট তালিকাত শীৰ্ষস্থান লাভ কৰিব আৰু মঙলবাৰে ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ সন্মুখীন হ'ব। পৰাজিত দলটো বুধবাৰে ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দক্ষিণ আফ্ৰিকাই যোৱা নিশা কৰাচীত অনুষ্ঠিত গ্ৰুপ বিৰ লীগ পৰ্যায়ৰ অন্তিমখন খেলত ইংলেণ্ডক 7 উইকেটত পৰাস্ত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰে। এই জয়ৰ সুবাদত দক্ষিণ আফ্ৰিকাই অকল ফাইনেলত প্ৰৱেশ কৰাই নহয় বৰং গ্ৰুপ বিৰ পইণ্ট তালিকাটো শীৰ্ষস্থান দখল কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ আৰম্ভণিৰে পৰাই সংঘৰ্ষ কৰিবলগীয়া হয়। খেলখনৰ প্ৰথম অভাৰৰ অন্তিমটো বলত অপেনাৰ ফিলিপ ছল্ট আউট হয় আৰু ইয়াৰ পাছৰে পৰা দলটোৱে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাবলৈ লয়। ইংলেণ্ডৰ হৈ জ' ৰুটে সৰ্বাধিক 37 ৰান কৰে। দক্ষিণ আফ্ৰিকাৰ মাৰ্কো জেনছেন আৰু উয়ান মালদাৰে 3টাকৈ উইকেট দখল কৰে। ইংলেণ্ডে 38 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 179 ৰান কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই 29 অভাৰ আৰু 1টা বলত 3টা উইকেটৰ বিনিময়ত 181 ৰান কৰে। মহিলাৰ প্ৰিমিয়াৰ লীগ T20 ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 9 উইকেটত পৰাস্ত কৰে। 148 ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি দিল্লী কেপিটেলছে 15 অভাৰ আৰু 3টা বলত বিজয় সাব্যস্ত কৰে। দিল্লী কেপিটেলছৰ হৈ জেছ জনাছন আৰু শেফালী বাৰ্মাই 146 ৰানৰ বৰঙণি আগবঢ়ায়। 43টা বলৰ বিনিময়ত 80 ৰানৰ বৰঙণি আগবঢ়োৱা শেফালী বাৰ্মাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত 20 অভাৰত 147 ৰান কৰে। বেংগালুৰুৰ হৈ ইলিছ পেৰীয়ে 47টা বলত 60 ৰান কৰে। ভাৰতৰ য়ুকি ভাম্ব্ৰী আৰু অষ্ট্ৰেলিয়াৰ এলেক্সি পপিৰিনৰ যুটীটোৱে ডুবাই টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ যুটীটোৱে যোৱা নিশা ফাইনেলত ফিনলেণ্ডৰ হেৰি হেলিঅভাৰ আৰু ব্ৰিটেইনৰ হেনৰী পেটেনৰ যুটীটোক 3-6, 7-6, 10-8 ছেটত পৰাস্ত কৰে। এয়া হৈছে য়ুকি ভাম্ব্ৰীৰ ATP ডাবলছ প্ৰতিযোগিতাৰ চতুৰ্থটো খিতাপ। ইয়াৰ পূৰ্বে য়ুকি আৰু এলেক্সিৰ যুটীটোৱে ছেমিফাইনেলত ব্ৰিটেইনৰ জেমি মোৰে আৰু অষ্ট্ৰেলিয়াৰ জোন পিয়াৰ্ছৰ যুটীটোক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আৰু কাইলৈ গুজৰাটত ভালেমান কাৰ্যসূচীত অংশ ল'ব। সমগ্ৰ দেশত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ আৰম্ভ হৈছে। দেশত যোৱা ফেব্ৰুৱাৰীত সংগৃহীত সামগ্ৰী আৰু সেৱাকৰ GST পৰিমাণ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত 9.1% বৃদ্ধি পাইছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কালি লণ্ডনত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টেমাৰক সাক্ষাৎ কৰে আৰু ভাৰত আজি ডুবাইত হ'বলগীয়া ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।